미카샵. এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰঙালী বিহুৰ দ্বিতীয় দিনটো আজি ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন, অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন, পাটনাৰ লোকভৱনত বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি। এতিয়া শুনক পিতং বাতৰি। আজি পহিলা বহাগ ৰঙালী বিহুৰ দ্বিতীয় দিনটো আজি ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন কৰা হৈছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰিবৰ বাবে সকলোৱে আজি মাহ হালধিৰে গা ধুই বছৰটোৰ বাবে মংগল কামনা কৰে। নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয়ত বহু লোকৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহতো আজি পুৱাৰে পৰা নেদেখাজনৰ আশীষ লোৱাৰ বাবে বহু লোক সমবেত হৈছে। খানাপাৰা গণেশগুৰি আৰু লতাশিলৰ গণেশ মন্দিৰ, শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকে সেৱা জনাইছে। গোৱালপাৰা জিলাৰ শলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজে ভিৰ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়নৰ বাবে প্ৰতিগৰাকী অসমীয়া উৎসাহেৰে সাজু হৈছে। সাত বিহুলৈ চলিবলগীয়া এই উৎসৱমুখৰ সময়ৰ আনন্দ ভগাই ল'বলৈ জনসাধাৰণে অতি উৎসাহ উদ্দীপনাৰে পালন কৰিছে। বিহুৰ বাবে প্ৰয়োজনীয় বিবিধ সামগ্ৰীৰে বজাৰসমূহ উভয় নদী হৈ পৰিছে। কালি গুৱাহাটীৰ জৰ্জ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উজনি মাজুলীৰ মুদৈবিল অঞ্চলৰ নৱ ৰতনপুৰ টকৌবাৰী চুবুৰীৰ যুৱতী আৰু আইসকলে প্ৰতি বছৰে বহাগৰ প্ৰথম দিনটোত বোকা বিহু উদযাপন কৰে। অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি চলি অহা এই পৰম্পৰা ৰক্ষা কৰি বোকা খেলি প্ৰতি ঘৰে ঘৰে সোমাই গৃহস্থক বোকা সানি চোতালত বিহু নাম এফাকি গাই আজি আনন্দ কৰে। শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰা হৈছে। আজি পুৱা বিহুৰ পতাকা উত্তোলনেৰে উৎসৱৰ পাতনি মেলা হয়। পুৱা 10 বজাত প্ৰতীকী স্বৰ্গদেউক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক অনুষ্ঠানত বিহু হুঁচৰি, টাই বিহু, গাভৰু বিহু দল আৰু 100 গৰাকী ঢুলীয়া নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰে। অনুষ্ঠানত ৰংঘৰৰ ৰংসিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উন্মোচন কৰিব। লোক সংস্কৃতি সাধক দিজেন গগৈক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰাৰ লগতে লোকাচাৰ অটুট ৰাখি আজি দুমাহী পালন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সমগ্ৰ বৰপেটাত আজি বহাগৰ বৰ দুমাহী পালন কৰা হৈছে আৰু বৰপেটাত সম্পূৰ্ণ সত্ৰখনিক পৰম্পৰাৰে বহাগৰ দুমাহী পালন কৰা হয় আৰু এই দুমাহী কালি সংক্ৰান্তিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে আৰু অহা 6 বহাগলৈ চলিব। আজি সেইকাৰণে বৰপেটাত বহাগ বিহু বুলি নকৈ বহাগৰ দুমাহী পালন কৰা বুলি কোৱা হয় আৰু ইয়াৰ অংশ হিচাপে বৰপেটা সত্ৰত নিত্য নৈমিত প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন পৰিৱেশন কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো কালি সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈছে আৰু 6 বহাগলৈ ই ধাৰাবাহিকভাৱে অব্যাহত থাকিব। বৰপেটা সত্ৰত আজি দিনটোৰ অন্যতম কাৰ্যসূচী হ'ল বৰ্ষফল গণনা। বৰ্ষফল গণনা বৰপেটা সত্ৰ দৈৱজ্ঞই প্ৰতি বছৰে কৰি আহিছে আৰু এইটো যুগ যুগ ধৰি চলি আহিছে আৰু ইয়াৰ বৰ্ষফলৰ গণনাৰ প্ৰতি সকলোৰে যে আগ্ৰহেৰে ৰৈ থাকে। ইতিমধ্যে বৰপেটা সত্ৰত বহু লোকৰ সমাগম হৈছে বহাগৰ পহিলা দিনটোত সেৱা জনাবলৈ, লগতে সত্ৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে বৰপেটা সত্ৰত।
বাক্সা জিলাত আজি পহিলা বহাগ উপলক্ষে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীষ লৈছে। তদুপৰি বিহুৱান বিনিময় কৰি পৰম্পৰা পালন কৰিছে। ধুবুৰী জিলাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে কালি 3-দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰে। আজি ধুবুৰীত বিহু উপলক্ষে জনসাধাৰণৰ মাজত পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে। ঢোল, পেঁপা, গগনাৰ শব্দত চৌদিশ ৰজনজনাই উঠিছে। আজি দিনজোৰাকৈ মুকলি বিহু অনুষ্ঠিত হৈছে। এই বিহুত কেইবাটাও বিহু দলৰ লগতে জনগোষ্ঠীয় লোকনৃত্যৰ দলে দৃষ্টিনন্দন নৃত্য পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই শুভ দিনটোত সকলোৰে জীৱন পোহৰময় হোৱাৰ কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহাগ বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাইজলৈ আন্তৰিক প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছে। অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিছে। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000গৰাকী ব্যক্তিক আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰে। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ উৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। অসম সাহিত্য সভাৰ উদ্যোগত আজি বহাগৰ পহিলা দিনটোত 1433 ভাস্কৰাব্দলৈ আদৰণি আৰু ভাস্কৰাব্দ সূচনা দিৱস শীৰ্ষক এটা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ আম্বাৰীস্থিত সংগীতাচাৰ্য লক্ষীৰাম সদনত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আজি পাটনাৰ লোকভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীচৌধুৰী হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বিজেপিৰ প্ৰথমগৰাকী নেতা। ইয়াৰ পূৰ্বে NDA মিত্ৰজোঁটৰ বৈঠকত তেওঁ সৰ্বসন্মতিক্ৰমে মিত্ৰজোঁটৰ বিধায়িনী গোটৰ নেতা হিচাপে বাছনি কৰা হয়। ডিব্ৰুগড় জিলাৰ ইস্কন মন্দিৰ প্ৰাংগণত আজি ডঃ লীলা গগৈ পথ সমন্বয় সমিতিৰ উদ্যোগত আৰু কেইবাগৰাকীও বিশিষ্ট চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতিৰ সহযোগত এটা বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত মেডিচিন, অস্থিৰোগ, কাৰ্ডিঅলজি, ইউৰলজি, ENT আৰু চকু বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে সেৱা আগবঢ়ায়। শিবিৰত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ 200ৰো অধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি বশিষ্ঠ অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই মণিপুৰৰ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ জিম্মাৰ পৰা 50টা নিচাজাতীয় সামগ্ৰী ভৰ্তি পাত্ৰ জব্দ কৰে। অভিযুক্ত মহিলাগৰাকী লামনেও কিবগেন বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত মহিলাগৰাকী দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 32 ৰাণত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। চেন্নাইৰ হৈ সঞ্জু ছেমছনে 48, ডিৱাল্ট ব্ৰেভিছে 41 আৰু আয়ুষ মাহাত্ৰী 38 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে আৰম্ভণিৰে পৰা সংঘৰ্ষ কৰিবলগীয়া হয় আৰু নূৰ আহমেদৰ সুন্দৰ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 91 ৰাণতে 6টা উইকেট হেৰুৱায়। ইয়াৰ পাছত ৰমনদীপ সিং আৰু ৰোহমেন পাৱেলে 7ম উইকেটৰ জুটিত 63 ৰাণ যোগ দিয়ে যদিও জয়ৰ বাবে পৰ্যাপ্ত নহয় আৰু দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 160 ৰাণহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ 3টা উইকেট দখল কৰা নূৰ আহমেদক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰবংগত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ দুপৰীয়াৰ ভাগলৈ দাৰ্জিলিঙৰ লেবং ময়দানত দলৰ হৈ প্ৰচাৰ চলাব। ইয়াৰ পাছতে শ্ৰীশ্বাহে আলিপুৰদুৱাৰৰ ফালাকাটা মিল ৰোডত এখন নিৰ্বাচনী সভাত ভাগ ল'ব। ৰঙালী বিহুৰ দ্বিতীয় দিনটো আজি ৰাজ্যজুৰি মানুহবহু হিচাপে পালন। অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন। পাটনাৰ লোকভৱনত বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।